নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই দিশা শৰ্মা। বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ অনুমোদন মৰ্মে বি টি চিৰ সচিব অমৰেন্দ্ৰ ডেকাই তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়।
I, Sri Hagrama Mohilari, do swear in the name of God, affirm that I will bear true faith and allegiance to the Constitution of India as by law established, that I will faithfully and conscientiously discharge my duties as the Chief Executive Member of Bodoland Territorial Council, and that I will do right to all manner of people in accordance with the Constitution and the law, without fear or favor, affection or ill will.
কোকৰাঝাৰৰ বি টি চি সচিবালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ড০ ৰণোজ পেগু, ইউ পি পি এলৰ নেতা তথা মন্ত্ৰী উৰ্খাওগুৰা ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে। শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত ১০গৰাকী পাৰিষদে বি টি চিৰ কাৰ্যবাহী সদস্য হিচাপে শপত লয়। ৰিহণ দৈমাৰীয়ে উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে শপতগ্ৰহণৰ পাছত অনুষ্ঠানত ভাষণ দি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে তেওঁ সদায় কাম কৰি যাব বুলি উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগিতা কামনা কৰে। বি পি এফৰ মুৰববীগৰাকীয়ে লগতে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি বি টি আৰবাসীৰ সমস্যাসমূহৰ সমাধানৰ বাবে চেষ্টা কৰি যাব বুলিও প্ৰকাশ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰা হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ নেতৃত্বৰ কাৰ্যবাহী সদস্যসকললৈ অভিনন্দন জনায়। ড০ শৰ্মাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ উজ্জীৱিত বৰুভূমিৰ সপোন পূৰণৰ দিশেৰে প্ৰতিগৰাকী নেতাই উৎসৰ্গিত মনোভাৱেৰে জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অসম চৰকাৰে এই ক্ষেত্ৰত নতুন বি টি চি চৰকাৰক সকলো ধৰণৰ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৭১ সংখ্যক বিশ্ব বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আজি পবিতৰা অভয়াৰণ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আয়োজন কৰা চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাত মায়ঙৰ ৫খন বিদ্যালয়ৰ ৭৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰতিবছৰে বন বিভাগে ২ৰ পৰা ৮ অক্টোবৰলৈ বিশ্ব বন্যপ্ৰাণী সপ্তাহ উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। চিৰাং জিলাৰ বিজনীৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা মহোৎসৱ কাইলৈৰ পৰা ১৪দিনীয়া কাৰ্যসূচীৰে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বিজনী চহৰৰ ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাখন পৰিচালনাৰ বাবে বিভিন্ন উপসমিতি গঠন কৰা হৈছে। এই মহোৎসৱৰ সময়ছোৱাত বিজনী লক্ষ্মী মন্দিৰ চৌহদ, বিজনী ছোৱালী হাইস্কুল খেলপথাৰ, জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ, জাকিৰ হুছেইন হাইস্কুল আৰু বিজনী হলি চাইল্ড স্কুলৰ খেলপথাৰসহ চহৰখনৰ ৰাজহুৱা স্থানসমূহত বিভিন্ন প্ৰদৰ্শনী, বাণিজ্য মেলাৰ উপৰি কেইবাটাও ভ্ৰাম্যমান থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব। শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে পূজা কমিটীয়ে ৭ অক্টোবৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ পুৱা পূজা কমিটীৰ সভাপতি ধনঞ্জয় ৰায়ে পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে সন্ধিয়ালৈ মেলা মহোৎসৱখনিৰ শুভাৰম্ভ কৰিব। হোজাই জিলাৰ ১ নম্বৰ কাকি খেলপথাৰত আজি দিনজোৰা কাৰ্যসূচীৰে শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। কাকি কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত তথা বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ সংগঠন তথা স্থানীয় ৰাইজৰ সহযোগত এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰোপণ, শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ আধাৰশিলা স্থাপন আদিৰ লগতে নাম প্ৰসংগ কৰা হয়। সন্ধিয়ালৈ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়। তামোলপুৰ জিলাৰ গেৰুৱা ১১ মাইলত আজি তামোলপুৰ শাখা সাহিত্য সভাৰ উদ্যোগত শৰ্মিলা দাস ডেকা সোঁৱৰণী সাহিত্য বঁটা প্ৰদান কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি ৬ বজাত শুনিবলৈ পাব।